এজরা চাৰি অধ্যায়। মন্দিৰ নিৰ্মাণ কাৰ্যত নানা জাতিৰ লোকে বাধা দিয়া। বন্দিত্বৰ পৰা উভতি অহা লোকসকলে ইজৰাইলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে মন্দিৰ পুনৰ নিৰ্মাণ কৰিছে বুলি যিহুদা আৰু বিন্যামিনৰ কিছুমান শত্ৰুৱে শুনিলে। সেয়ে তেওঁলোকে জৰুবাবিল আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ জাতিৰ মূল লোকসকলৰ কাষ চাপিল। তেওঁলোকে তেওঁলোকক ক'লে, আহা, আমি তোমালোকৰ সৈতে তোমালোকৰ দৰেই মন্দিৰ নিৰ্মাণ কৰোঁ হওক। আমি তোমালোকৰ ঈশ্বৰক বিচাৰোঁ আৰু অসুৰৰ এছৰ সদ্দুন ৰজাই আমাক এই ঠাইলৈ অনা দিনৰে পৰা আমি সেই ঈশ্বৰৰ উদ্দেশ্যেই বলিদান কৰি আছো। কিন্তু জৰুবাবিল, জেচুৱা আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ জাতিৰ মূল লোকসকলে ক'লে, তোমালোক নহয়, কিন্তু আমিহে আমাৰ ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিম। পাৰস্যৰ কুৰছ ৰজাই আদেশ দিয়া অনুসাৰে ইজৰাইলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে আমি গৃহ নিৰ্মাণ কৰিম। সেয়ে দেশৰ লোকসকলে যিহুদাৰ লোকসকলক ভয় দেখুৱাই গৃহ নিৰ্মাণ কাৰ্যত বাধা প্ৰয়োগ কৰিলে। তেওঁলোকৰ অভিপ্ৰায় ব্যৰ্থ কৰিবলৈ তেওঁলোকে পৰামৰ্শদাতাকো উৎকোচ হিচাপে ধন প্ৰদান কৰিছিল। পাৰস্যৰ কুৰছ ৰজাই ৰাজত্ব কৰা দিনলৈকে আৰু পাৰস্যৰ দাৰিয়াবছ ৰজাৰ ৰাজত্ব সময়লৈকে তেওঁলোকে এনেদৰে কৰি থাকিল। তাৰ পাছত অহছ বেৰুচ ৰজাৰ ৰাজত্বৰ আৰম্ভণিতে তেওঁলোকে যিহুদা আৰু জেৰুচালেম নিবাসীসকলৰ বিৰুদ্ধে এখন অভিযোগ পত্ৰ লিখিলে। অহচ বেৰুচ ৰজাৰ ৰাজত্বৰ সময়ত সেই বিশলম মিত্ৰদাত তাবেল আৰু তেওঁ সহকাৰীসকলে পাৰস্যৰ অহচ বেৰুচ ৰজালৈ এখন পত্ৰ লিখিলে। সেই পত্ৰ অৰামিয়া ভাষাৰে লিখা আৰু অনুবাদ কৰা আছিল। ৰহুম সেনাপতি আৰু চিমছয় লিখকেও অটক্ষত ৰজালৈ জেৰুচালেমৰ বিষয়ে এইদৰে এখন পত্ৰ লিখিলে। তাৰ পাছত ৰহুম, চিমছয় আৰু তেওঁ সহকাৰীসকল দিনাইয়া, অফচটখিয়া, টপলিয়া, অপচিয়া, অকবিয়া, বাবিলিয়া, চুচনখিয়া, দেহৈয়া আৰু এলমিয়া লোকসকলে এখন পত্ৰ লিখিলে। নদীৰ সিপাৰে থকা দেশৰ অৱশিষ্ট লোকসকলৰ সৈতে তেওঁলোকে মহামহিম মৰ্যাদাবান অশ্নপৰে চমৰীয়াত বাস কৰিবলৈ বাধ্য কৰোৱা লোকসকলৰ লগত যোগ দিলে। এইখনেই তেওঁলোকে অটক্ষত ৰজালৈ পঠোৱা পত্ৰখনৰ অনুলিপি। নদীৰ সিপাৰে থকা আপোনাৰ ডাকবোৰে এই পত্ৰ লিখিছে। মহাৰাজক জানিবলৈ দিওঁ যে যি যিহুদী লোকসকল আপোনাৰ পৰা আঁতৰি গৈ পুনৰ জেৰুচালেমলৈ আহি আমাৰ বিৰুদ্ধে বিদ্ৰোহী নগৰ নিৰ্মাণ কৰিছে। তেওঁলোকে দেৱালবোৰ সম্পূৰ্ণ কৰিলে আৰু ভিত্তিমূল মেৰামতি কৰিলে। এতিয়া ৰজাক জানিবলৈ দিওঁ যে যদি তেওঁলোকে এই নগৰ নিৰ্মাণ কৰে আৰু দেৱালবোৰ সম্পূৰ্ণ কৰে, তেনেহ'লে তেওঁলোকে আপোনাক কোনো প্ৰকাৰৰ কৰ কাটল নিদিব, কিন্তু তেওঁলোকে ৰজাৰ অনিষ্টহে কৰিব। আমি হ'লে সঁচাকৈয়ে ৰজাৰ প্ৰসাদৰ নিমখ খাই আছো। সেয়ে ৰজাৰ কোনো অপমান হোৱা চাই থকা আমাৰ পক্ষে উচিত নহয়। এইকাৰণে আমি মহাৰাজক এই কথা জনাইছো। আপোনাৰ পিতৃৰ ইতিহাস পুস্তকত বিচাৰি চাওক আৰু প্ৰমাণ কৰক যে এইখন এখন বিদ্ৰোহী নগৰ। ই ৰজা আৰু প্ৰদেশবোৰৰ অনিষ্টজনক। ই ৰজা আৰু প্ৰদেশলৈ বহুতো সমস্যাৰ সৃষ্টি কৰিব। বহু আগৰে পৰা বিদ্ৰোহীসকলৰ বাবে এইখন এখন মুখ্য ঠাই। ইয়াৰ বাবে সেই নগৰখন ধ্বংস হৈছিল। আমি মহাৰাজক জনাওঁ যে যদি এই নগৰ আৰু তাৰ দেৱাল নিৰ্মাণ কৰা হয়, তেনেহ'লে মহানদীৰ সিপাৰে আপোনাৰ কোনো অস্তিত্ব নাথাকিব। ৰজাই ৰহুম চিমছয় চমৰীয়াত থকা তেওঁলোকৰ সহকাৰীসকল আৰু নদী সিপাৰে থকা অৱশিষ্ট লোকসকলক উত্তৰ লিখি পঠালে, তোমালোকৰ মংগল হওক, তোমালোকে মোলৈ পঠোৱা পত্ৰ অনুবাদ কৰি মোৰ আগত পঢ়ি শুনালে, সেয়ে মই বুজ বিচাৰ কৰিবলৈ আজ্ঞা দিলোঁ আৰু জানিব পাৰিলোঁ যে আগৰে পৰাই তেওঁলোক বিদ্ৰোহী আছিল আৰু ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। পৰাক্ৰমী ৰজাসকলে জেৰুচালেমৰ ওপৰত শাসন কৰিছিল আৰু নদীৰ সিপাৰৰ সকলো বস্তুৰ ওপৰত অধিকাৰ কৰিছিল। তেওঁলোকক কৰ কাটল দিছিলে। এতিয়া সেই লোকসকলক এই নগৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ আজ্ঞা দিওঁ আৰু যেতিয়ালৈকে মই আজ্ঞা নিদিওঁ তেতিয়ালৈকে তেওঁলোকে নগৰ নিৰ্মাণ কৰিব নোৱাৰে। সাৱধান হোৱা, ইয়াক অৱহেলা নকৰিবা, কিয়নো ৰজাক আঘাত দিবলৈ ক্ষতি বৃদ্ধি কৰিছা। যেতিয়া অতক্ষত ৰজাৰ আজ্ঞা ৰহুম চিমছয় আৰু তেওঁলোকৰ সহকাৰীসকলৰ আগত পঢ়ি শুনালে, তেওঁলোকে তৎক্ষণাৎ জেৰুচালেমলৈ গ'ল আৰু যিহুদীসকলক বলেৰে গৃহ নিৰ্মাণ কাৰ্য বন্ধ কৰিলে। সেয়ে পাৰস্য ৰজা দাৰিয়াবছৰ ৰাজত্বকালৰ দ্বিতীয় বছৰলৈকে জেৰুচালেমত ঈশ্বৰৰ গৃহৰ নিৰ্মাণৰ কাৰ্য বন্ধ থাকিল।